মঠিয়া লিখা শুভবাৰ্তা তিনি অধ্যায় জোহন বাপ্তাইজকৰ প্ৰচাৰ কাৰ্য। সেই কালত বাপ্তাইজক জোহন আহি যিহুদিয়াৰ মৰু প্ৰান্তত প্ৰচাৰ কৰিব ধৰিলে। তেওঁ ক'লে, মন পালটন কৰক, কিয়নো স্বৰ্গৰাজ্য ওচৰ হ'ল। কাৰণ এওঁৱে সেই জোহন যিজনৰ বিষয়ে যীচুৱে ভাৱবাণীৰ দ্বাৰাই এইবুলি কোৱা হৈছিল যে, মৰু প্ৰান্তত এজনৰ উচ্চ স্বৰ শুনা গৈছে, তোমালোকে প্ৰভুৰ পথ প্ৰস্তুত কৰা, তেওঁৰ বাট পোন কৰা। জোহনে উত্তৰ নোমেৰে তৈয়াৰী কাপোৰ পিন্ধিছিল, কঁকালত চামৰা টঙালী বান্ধিছিল, কচুৱা ফৰিং আৰু হাবিৰ মৌ তেওঁৰ আহাৰ আছিল। সেই সময়ত জেৰুচালেম, সমগ্ৰ যিহুদিয়া আৰু জৰ্দন নদীৰ দাঁতিকাষৰীয়া অঞ্চল লোকসকল তেওঁৰ ওচৰলৈ আহিব ধৰিলে। লোকসকলে যেতিয়া নিজৰ নিজৰ পাপসমূহ স্বীকাৰ কৰিলে, তেতিয়া বাপ্তাইজক জোহনে তেওঁলোকক জৰ্দন নদীত বাপ্তিস্ম দিলে। জোহনে যেতিয়া দেখিলে যে অনেক ফৰিচী আৰু চন্দুকীসকল বাপ্তিস্মৰ কাৰণে তেওঁৰ ওচৰলৈ আহিছে, তেতিয়া তেওঁলোকক ক'লে, সৰ্পৰ বংশধৰসকল, আগলৈ যি ক্ৰোধ হ'ব লগা আছে তাৰ পৰা পলাবৰ বাবে আপোনালোকক কোনে চেতনা দিলে? মন পালটনৰ উপযুক্ত ফল ধৰি ফলৱান হওক। আপোনালোকে নিজৰ মনতে আমাৰ পূৰ্বপুৰুষ আব্ৰাহাম আছে বুলি চিন্তাও নকৰিব, কিয়নো মই আপোনালোকক কওঁ, ঈশ্বৰে এই শিলবোৰৰ পৰাও আব্ৰাহামৰ বাবে বংশৰ সন্তান উৎপন্ন কৰিব পাৰে। গছবোৰৰ গুৰিত কুঠাৰ লাগি আছে, যি যি গছে ভাল গুটি নধৰে তাক কাটি জুইত পেলোৱা হয়। আপোনালোকে মন পালটন কৰাৰ বাবে মই আপোনালোকক পানীত বাপ্তিস্ম দিছো, কিন্তু যিজন আহি আছে তেওঁ মোতকৈও শক্তিশালী, মই তেওঁৰ পাদুকা ববলৈকো যোগ্য নহওঁ। তেওঁ আপোনালোকক পবিত্ৰ আত্মা আৰু জুইত বাপ্তাইজিত কৰিব। তেওঁৰ কুলা তেওঁৰ হাততে আছে, তেওঁ শস্যৰ মৰণা মৰা চোতাল ভালকৈ পৰিষ্কাৰ কৰিব আৰু তেওঁ নিজৰ শস্য ভঁৰালত চপাই থব, কিন্তু ঘোলা সেই জুইত পুৰি পেলাব, যি জুই কেতিয়াও নুনুমায়। যীশুৰ বাপ্তিস্ম। সেই সময়ত যীশুৱে বাপ্তিস্ম ল'বলৈ গালিল প্ৰদেশৰ পৰা জৰ্দন নদীৰ পাৰত থকা বাপ্তাইজক জোহনৰ কাষলৈ আহিল। কিন্তু জোহনে তেওঁক বাধা দি ক'লে, মইহে আপোনাৰ দ্বাৰা বাপ্তাইজ হোৱা উচিত, এনেস্থলত আপুনি মোৰ ওচৰলৈ আহিছে? কিন্তু যীশুৱে উত্তৰ দি তেওঁক ক'লে, এতিয়া এনেকৈয়ে হ'বলৈ দিয়া, কিয়নো সকলো ধাৰ্মিকতা আমি এনেদৰে পূৰ্ণ কৰা উচিত। তেতিয়া জোহন সন্মত হ'ল। যীশুৱে বাপ্তিস্ম লৈ পানীৰ পৰা উঠাৰ লগে লগে তেওঁৰ সন্মুখত হঠাৎ স্বৰ্গ মুকলি হ'ল আৰু ঈশ্বৰৰ আত্মা কপৰ দৰে নামি আহি তেওঁৰ ওপৰত পৰা দেখিলে। তেতিয়া এই আকাশবাণী হ'ল, চোৱা, এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট।